আদি পুস্তক 49 অধ্যায়। যাকোবৰ পুত্ৰসকলৰ বিষয়ে তেওঁ ভাৱবাণী আৰু তেওঁ মৃত্যু। পাছত যাকোবে তেওঁ পুত্ৰসকলক মাতি আনিলে আৰু ক'লে, তোমালোকে গোট খোৱা, আগলৈ তোমালোকৰ যি যি ঘটিব সেই বিষয়ে মই তোমালোকক জনাওঁ। হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা, তোমালোকৰ পিতৃ ইজৰাইলৰ বাক্যৰ শ্ৰৱণ কৰা। হে ৰুবেন, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল আৰু মোৰ শক্তিৰ প্ৰথম ফল। তুমি মৰ্যাদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়। তুমি উতলা পানীৰ নিচিনা হোৱাৰ বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব, কিয়নো তুমি নিজ পিতৃৰ হোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা, সি মোৰ শয্যালৈ উঠি গৈছিল। চিমিয়ন আৰু লেবি দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ। মই নিজে সিহঁতৰ সভালৈ নামিম, মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে মই সিহঁতৰ সমাজত যোগ নহ'ম, কিয়নো সিহঁতে ক্ৰোধত নৰহত্যা কৰে আৰু আনন্দ কৰি খাৰ গৰুবোৰ বধ কৰে। সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম আৰু ইজৰাইলৰ মাজত সিহঁতক ছিন্ন ভিন্ন কৰিম। হে যিহুদা, তোমাক হলে নিজৰ ভাইসকলে প্ৰশংসা কৰিব, তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব, তোমাৰ পিতৃৰ সন্তানসকলে তোমাৰ আগত প্ৰণিপাত কৰিব। যিহুদা জুবা সিংহ, হে মোৰ বোপা, তুমি পশুৰ চিৰি পেলোৱাৰ পৰা উঠি আহিলা, সি সিংহৰ দৰে পৰি হৈছে, এনেকি শক্তিশালী সিংহৰ দৰে হৈছে, কোনে তাক জগাব? চিলু নহালৈকে যিহুদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰ দণ্ড নুগুচিব। লোকসমূহ সেইজনাৰ আজ্ঞাধীন হ'ব, সি দাক্ষালতাত নিজৰ ডেকা গাধ আৰু উত্তম দাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধিব। নিজ বস্ত্ৰ দাক্ষালতাত নিজ কাপোৰ দাক্ষাগুটিৰ তেজৰূপ ৰসত ধুইছে, তাৰ চকু দাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা। জবুলুনে সমুদ্ৰৰ তীৰত বসতি কৰিব, সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ'ব আৰু চিদুনলৈকে তাৰ সীমা হ'ব। ইছাখৰ বলৱান গাধ, সি দুটা গঁড়ালৰ মাজত হুৱে, সি জিৰণিক ভাল দেখে আৰু দেশক সুন্দৰ দেখি ভাৰ বাবলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ'ল। দান ইজৰাইলৰ এক ফৈদ হ'ল, তেওঁ নিজ লোকসকলৰ সুদ বিচাৰ কৰিব। দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য'ত অশ্বাৰোহীজন পাছফালে পৰিব। হে জিহুৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছো, গাত অশ্বাৰোহীয়ে তেওঁক হলে আক্ৰমণ কৰিব, কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব। আছেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব, সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব। নপ্তালী মুকলি হোৱা হৰিণ, সি মনুহৰ কথা কয়, যোচেফ ফলৱান গছৰ ডাল, ভুমুকৰ ওচৰত থকা লাগনি গছৰ ডাল, তাৰ ডালবোৰ গড় ওপৰলৈকে জুৰি যায়। ধনুৰ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে আৰু তালৈ কঢ়িয়াই আনি তাক তাৰণা কৰিলে, কিন্তু তেওঁ অৱশিষ্ট ধনু অটল হৈ থাকিল আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ, কিয়নো যাকোবৰ একমাত্ৰ পৰাক্ৰমীজনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ সাগৰ ৰখীয়া, ইজৰাইলৰ শিলা। কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেওঁৱেই তোমাক সহায় কৰিব, কিয়নো সৰ্বশক্তিমান ঈশ্বৰজনাই আশীৰ্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্বাদেৰে তোমাক আশীর্বাদ করিব। মোৰ পূর্বপুরুষসকলৰ আশীর্বাদতকৈ তোমাক নিজ পিতৃৰ আশীর্বাদৰ ফলদায়ক হ'ল আৰু চিৰকলীয়া পৰ্বতৰ হিমালয়কে বিয়পি গ'ল। সেয়ে যোচেফৰ মূৰত থাকিব, ভায়ে ককায়সকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব। বিঞ্জামিনৰ পশু চিৰি পেলাব পৰা ৰাং কুকুৰ ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব, সন্ধিয়া পৰত লুট দ্ৰব্য ভগাই দিব। এই সকলেই হ'ল ইজৰাইলৰ বাৰ ফৈ, আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্বাদ কৰি তেওঁলোকক কোৱা কথাও এইয়েই। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্বাদেৰে আশীৰ্বাদ কৰিলে। পাছত তেওঁলোকক আজ্ঞা কৰি ক'লে, মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিতিয়া ইফৰ্ণৰ পথাৰত যি গুহা আছে তাতে মোৰ ওপৰৰ পিতৃসকলৰ সৈতে মোক মৈদাম দিবা। সেই গুহা কনান দেশত মম্ৰীৰ ওচৰৰ মকপেলাৰ পথাৰত আছে। অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিতিয়া ইফৰ্ণৰ পৰা পথাৰে সৈতে কিনি লৈছিল। সেই ঠাইতে অব্ৰাহাম আৰু তেওঁ ভাৰ্যা ছাৰাক মৈদাম দিয়া হ'ল। সেই ঠাইতে ইছহাক আৰু তেওঁ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ'ল। আৰু সেই ঠাইতে ময়ো লেয়াক মৈদাম দিলোঁ। সেই পথাৰ আৰু গুহা হেতৰ সন্তানসকলৰ পৰা কিনা হৈছিল। এইদৰে জাকুবে তেওঁ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত ভৰি দুখন শয্যাৰ ওপৰত কোচ খুৱাই ল'লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ'ল।